তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পালে এটা সংকটকালীন ফোন পোৱাৰ পাছতেই কালি নিশাই এই সম্পৰ্কে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বায়ু সেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলাৰ প্ৰশাসনকো হস্তম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ুসেনা বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আটাইকে উদ্ধাৰ কৰে। লখিমপুৰ জিলা আয়ুক্তই জিলাখনৰ বানপীড়িত পুতাবিল পাছনৈ আৰু কয়লামাৰী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বানপীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়। কালি লখিমপুৰৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ বানেচিঙা মথাউৰি পৰিদৰ্শন কৰিছিল। কালি বিয়লিৰে পৰা বৃদ্ধি হৈ থকা ব্ৰহ্মপুত্ৰৰ পানীয়ে আজি পুৱাই শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ফঙাত ব্ৰহ্মপুত্ৰৰ এখন শ্লুইচ গেট ভাঙি নিয়ে। শ্লুইচ গেটখন ভাঙি যোৱাৰ ফলত কোঁৱৰপুৰৰ জনবসতিপূৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰী সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে। অহা বছৰ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। গোলাঘাটত আজি এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা সত্তাচাৰ উপৰি দলৰ বহু বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই সভাত তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিটো সমস্যাৰ বুজ ল'বলৈ দলীয় কৰ্মকৰ্তাসকলক শ্ৰীমতী নেওগে আহ্বান জনায়। ইপিনে কংগ্ৰেছ দলৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি শিৱসাগৰত এলানি দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত প্ৰকাশ কৰে। জিলাখনৰ নেতা কৰ্মীসকলে শ্ৰীগগৈক জিলাখনত আদৰণি জনায়। বিৰোধী দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাইজৰ সহযোগিতাৰে দলটোক নিৰ্বাচনৰ বাবে সাজু হ'ব বুলি মন্তব্য কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্বেৰদাইৰ 85 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আৱক্ষমূৰ্তি উন্মোচনৰ লগতে লুম্বেৰদাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাঙৰ সভাপতিত্বত তাদুম লিবাং আৰু আদি আগম কিবাঙৰ সভাপতি টায়েট তালমে সাহিত্যিকগৰাকীৰ আৱক্ষমূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং ডাইক লুম্বেৰদাই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্ৰদেশৰ লিটাৰেৰী ছচাইটিৰ সভাপতি য়েছে দৰ্জে থংচি আৰু সাহিত্যিক নন্দসিং বৰকলাৰ লগতে দুয়োখন ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম সাহিত্য সভাৰ আহ্বানত আজি ওদালগুৰি জিলা সাহিত্য সভায়ো বিশিষ্ট সাহিত্যিক লুম্বেৰদাইৰ উপজা দিন ওদালগুৰি জিলা সাহিত্য সভাই পালন কৰে। বিশ্বনাথ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ছদিনীয়াকৈ অনুষ্ঠিত কিতাপ পঢ়িবলৈ যাওঁ বোলা শীৰ্ষক কাৰ্যসূচী আজি সামৰণি পৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জ্ঞানসাৰথি গ্ৰন্থযাত্ৰা, গ্ৰন্থমেলা, জিলা পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ উপৰি মোৰ জীৱনক প্ৰভাৱিত কৰা এখন গ্ৰন্থ শীৰ্ষক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ন পুৰণি প্ৰশিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু এখন প্ৰদৰ্শনী মুকলি কৰা হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45